আমোজ ভাৱবাদী পুস্তক ৯ অধ্যায় আমোচৰ পঞ্চম দৰ্শন আৰু ইজৰাইলৰ বিনাশ। মই প্ৰভুক বেদীৰ ওচৰত থিয় হৈ থকা দেখিলোঁ। প্ৰভুৱে ক'লে, স্তম্ভবোৰ শিখৰস্থানত আঘাত কৰা যাতে তাৰ ভেটিবোৰ কঁপি উঠে। সেই ঠাই সকলো লোকৰ মূৰৰ ওপৰত যাতে সেইবোৰ দুখৰ দুখৰকৈ ভাঙি পৰে আৰু যিসকল জীয়াই থাকিব মই তেওঁলোকক তৰোৱালেৰে বধ কৰিম। তেওঁলোকৰ মাজৰ এজনেও পলাই যাব নোৱাৰিব, তেওঁলোকৰ মাজৰ এজনেও হাৰিব নোৱাৰিব। তেওঁলোকে চিউলৰ গভীৰ পৰ্যন্তলৈ গাঁত খান্দি গ'লেও মোৰ হাতে তাৰ পৰা তেওঁলোকক উলিয়াই আনিব। তেওঁলোকে আকাশ পৰ্যন্ত উঠিলেও তাৰ পৰা মই তেওঁলোকক নমাই আনিম। তেওঁলোকে কৰ্মিল পাহাৰৰ চূড়াত নিজকে লুকুৱাই ৰাখিলেও তাৰ পৰা মই তেওঁলোকক বিচাৰি উলিয়াই ধৰি আনিম। তেওঁলোকে মোৰ দৃষ্টিৰ পৰা সাগৰৰ তলত গৈ লুকালেও সেই ঠাইত তেওঁলোকক দংশন কৰিবলৈ মই নাগক আজ্ঞা দিম, তাতে সি তেওঁলোকক দংশন কৰিব। শত্ৰুবোৰৰ দ্বাৰাই তেওঁলোক বন্দী হৈ আন দেশলৈ গ'লেও সেই ঠাইতো মই তেওঁলোকক বধ কৰিবলৈ তৰোৱালক আজ্ঞা দিম। মংগলৰ কাৰণে নহয় কিন্তু অমংগলৰ কাৰণেহে মই তোমালোকৰ ওপৰত মোৰ দৃষ্টি ৰাখিম। বাহিনীসকলৰ প্ৰভু যীহুৱাই দেশখনক চুলে, দেশ কমি যায়, তাত বাস কৰা সকলোৱে হুক কৰে। তেওঁ স্পৰ্শত গোটেই দেশ মিছৰ নীল নদীৰ দৰে বন্যাত উফন্দি উঠে, তাৰ পাছত পুনৰাই নামি যায়। তেওঁ আকাশমণ্ডলত নিজৰ উচ্চ কোঠালিবোৰ সাজিলে আৰু পৃথিৱীৰ ওপৰত নিজৰ চন্দ্ৰতাপৰ দৰে আকাশ স্থাপন কৰিলে। তেওঁ সমুদ্ৰৰ জলক আহ্বান কৰি ভূমিৰ ওপৰত ঢালি দিয়ে। যিজনাই এই সকলো কৰে তেওঁৰ নাম জিহুৱা। জিহুৱাই কৈছে, হে ইজৰাইলৰ লোকসকল, তোমালোক জানো মোৰ ওচৰত কুচিয়া লোকসকলৰ নিচিনা নোহোৱা। মই জানো মিছৰ দেশৰ পৰা ইজৰাইলক, কপুৰৰ পৰা পলেষ্টিয়াসকলক আৰু কিৰৰ পৰা অৰামিয়াসকলক জানো উলিয়াই অনা নাই। চোৱা, প্ৰভু যীহুৱাৰ দৃষ্টি অৱশ্যে এই পাপপূৰ্ণ ৰাজ্যৰ ওপৰত আছে। পৃথিৱীৰ পৰা মই তাক উচ্ছন্ন কৰিম, তথাপিও মই জাকোবৰ বংশক সম্পূৰ্ণকৈ ধ্বংস নকৰিম। মই এক আজ্ঞা দিম, চালনীত যেনেকৈ শস্য চলা হয় তেনেকৈ সকলো জাতিৰ মাজত মই ইজৰাইল বংশক চালিম, কিন্তু শস্যৰ এটা ধানো মাটিত নপৰিব। মোৰ প্ৰজাসকলৰ সকলো পাপী লোকে কয়, অমংগলে আমাক ঢুকি নাপাব, নাইবা আমাৰ ওচৰলৈ নাহিব। তেওঁলোক সকলোৰে মৃত্যু তৰোৱালৰ দ্বাৰাই হ'ব। ইজৰাইলৰ উদ্ধাৰ। জিহুৱাই কৈছে, সেইদিনা মই দাউদৰ পৰি যোৱা প্ৰজাটো পুনৰাই তুলিম, মই তাৰ ভাঙি যোৱা ফাঁটবোৰ মেৰামত কৰিম, ধ্বংসস্থানবোৰ ঠিক কৰিম, তাক আগৰ নিচিনাকৈ পুনৰাই গঢ়িম, যাতে ইজৰাইলে ইডুমৰ বাকী অংশ আৰু মোৰ নামেৰে প্ৰখ্যাত হোৱা সকলো জাতিবোৰৰ দেশ অধিকাৰ কৰিব পাৰে। যিজনে এই সকলো কাৰ্য কৰে সেইজন ঈশ্বৰ জিহুৱাই এই কথা ঘোষণা কৰিছে। জিহুৱাই পুনৰ কৈছে, চোৱা, সেই দিনবোৰ নিশ্চয় আহিব যেতিয়া হালোৱাই শস্য দোৱাজনক অতিক্ৰম কৰি আগবাঢ়িব, দ্ৰাক্ষা গুঠি গছকাজনে গুটি বোৱাজনক লগ ধৰি অতিক্ৰম কৰি যাব, পৰ্বতবোৰ পৰা মিঠা দ্ৰাক্ষাৰস জৰি জৰি পৰিব আৰু সেইবোৰে সকলো উপ পৰ্বতবোৰক ধুই লৈ যাব। বন্দী অৱস্থাত থকা মোৰ লোক ইজৰাইলসকলক মই পুনৰাই ঘূৰাই আনিম, তেওঁলোকৰ ধ্বংস হোৱা নগৰবোৰ পুনৰাই সাজিব আৰু সেইবোৰত বাস কৰিব। তেওঁলোকে আঙুৰ খেতি কৰি দ্ৰাক্ষাৰস পান কৰিব, তেওঁলোকে বাৰী পাতি তাৰ ফল ভোগ কৰিব। মই ইজৰাইলীয়াসকলক তেওঁলোকৰ দেশত ৰুম। যি দেশ মই তেওঁলোকক দিছো তাৰ পৰা তেওঁলোকক কেতিয়াও পুনৰ উঘলা নহ'ব। এই কথা তোমালোকৰ ঈশ্বৰ জিহুৱাই কৈছে।